এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনির অধীনত আজি বৰাগাঁওত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় হিতাধিকারীসকললৈ প্রারম্ভিক মূলধনের চেক বিতরণ করেছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে মহিলাসকলক স্বাবলম্বিতা অর্জনের ক্ষেত্রত এই মূলধনে সহায় করব বলে আশা প্রকাশ করে। এই পর্যন্ত রাজ্যের 118টা সমষ্টিত 29,28,844 মহিলায় 10,000 টাকাকৈ লাভ করেছে বলে মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ করে। রাজ্য সরকারের 1,00,000 নিযুক্তির অংশ হিসাবে আজি পুনের 5,754 প্রার্থীক নিযুক্তিপত্র প্রদান করা হব। আজি গুৱাহাটীর খানাপাড়ার পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথারত কিছু সময় পাছতে মুখ্যমন্ত্রীয়ে নতুনকৈ চাকরি লাভ করাসকলক নিযুক্তিপত্র প্রদান করব। এই অনুষ্ঠানত প্রাথমিক আর উচ্চ প্রাথমিক পর্যায়ের 4,500 শিক্ষকক আর সরকারি অভিযান্ত্রিক মহাবিদ্যালয়ের 4 অধ্যক্ষক নিযুক্তি দিয়া হব। অনুষ্ঠানত শিক্ষামন্ত্রী ডঃ অনুজ পেগু আর শক্তিমন্ত্রী প্রশান্ত ফুকনেও অংশগ্রহণ করব। উল্লেখযোগ্য যে 4 মার্চ পর্যন্ত বর্তমানের সরকারখনে 158,669 প্রার্থীক নিযুক্তি দিছে। ইপিনে এডভান্টেজ আসামর দ্বিতীয় পর্যায়ত প্রদান করা প্রতিশ্রুতির বাস্তব রূপ দিয়ার উদ্দেশ্যে সরকার আর বিনিয়োগকারীর মাজত বুঝাবুঝির চুক্তি স্বাক্ষর করা হব। গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি 4 বজাত আয়োজিত অনুষ্ঠানত মুঠ 2,50,000 কোটি টকাৰ বিনিয়োগৰ বাবে স্বাক্ষৰ কৰা হ'ব। ব্যক্তিগত ক্ষেত্ৰভিত্তিক 1,40,000 কোটি, আন্তঃগাঁথনি ক্ষেত্ৰভিত্তিক 54,000 কোটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ 63,000 কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ শর্মাই মুখ্য অতিথি হিসাবে অংশ ল'ব। অসম আৰক্ষীৰ বিশেষ বাহিনীয়ে জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত 2 লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰু বজালিত অভিযান চলাই গ্ৰেপ্তাৰ কৰা এই লোক দুজন শাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম বুলি আৰক্ষী সূত্ৰ প্ৰকাশ কৰিছে। জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টীম আৰু জামাতুল মুজাহিদিন কাম কৰা তথ্যৰ আধাৰত আৰক্ষীয়ে 2 গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে পূৰ্বে জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে 16 লোকক গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত অভিযানকাৰী আৰক্ষী বিষয়াই এইদৰে কয়।
অসম আৰক্ষী আৰু এছটিএফে অপাৰেচন প্ৰভাতৰ জৰিয়তে জেহাদী এলিমেণ্টছ বাংলাদেশ আৰু পাকিস্তানৰ জেহাদী সংগঠনসকলৰ সৈতে যোগসূত্ৰ থকা আমাৰ ইয়াৰ ভাৰত বিৰোধী ব্যক্তিসকলক কৰায়ত্ব কৰিবলৈ আমি 2024 চনত অপাৰেচন প্ৰভাত লঞ্চ কৰিছিলোঁ ডিচেম্বৰ মাহত। তেতিয়া আমি 3টা ফেছত ডিচেম্বৰত 12 আৰু জানুৱাৰী 2025ত 2 আৰু ফেব্ৰুৱাৰী 2025ত 2 মুঠ 16 ইতিমধ্যে আমি জেহাদী কৰায়ত্ব কৰা হৈছিলে অপাৰেচন প্ৰভাতৰ জৰিয়তে। আৰু সেই অপাৰেচন প্ৰভাতৰে অংশ হিচাপে আমি এই অভিযান অব্যাহত ৰাখিছোঁ।
ৰাজ্যসমূহত ৰন্ধন গেছ আৰু অন্যান্য ইন্ধন পৰ্যাপ্ত পৰিমাণে মজুত থকাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ মুখ্য সচিব পৰ্যায়ত উচ্চ ক্ষমতাসম্পন্ন 1খন সমিতি গঠন কৰি দিছে। কালি কেন্দ্ৰীয় গৃহ সচিব, ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ 1খন ভাৰ্চুৱেল বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। এই সমিতিসমূহে ইন্ধনৰ যোগান শৃংখলা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উৰাবাতৰি আৰু ভ্ৰান্ত তথ্যৰ দ্বাৰা পৰিচালিত হৈ জনসাধাৰণে যাতে আগতীয়াকৈ অধিক পৰিমাণে ৰন্ধন গেছৰ চিলিণ্ডাৰ নাইবা অন্য ইন্ধন মজুত কৰাৰ চেষ্টা নকৰে সেই সন্দৰ্ভতো সমিতিখনে দৃষ্টি ৰাখিব। এনেধৰণৰ উৰাবাতৰি ধৰা পেলোৱা আৰু ভ্ৰান্ত তথ্য দূৰ কৰাৰ বাবে সংবাদ মাধ্যম নিৰীক্ষণ সমিতি এখনো গঠন কৰা হৈছে। তদুপৰি বিধি বলবৎকাৰী সংস্থাসমূহক ইন্ধনৰ সংকট হ'ব বুলি জনসাধাৰণৰ মাজত আশংকাৰ সৃষ্টি কৰিব খোজা যিকোনো ব্যক্তি নাইবা সংস্থাৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ব্যৱস্থাৰ অংশ হিচাপে গ্ৰাহকক এটা চিলিণ্ডাৰ ক্ৰয় কৰাৰ 25 দিন পাছতহে আন এটা চিলিণ্ডাৰ যোগান ধৰা হ'ব। স্বাস্থ্য প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান আৰু পৰিয়ালসমূহক ৰন্ধন গেছ যোগানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি বৈঠকত কোৱা হৈছে। কালিৰ এই বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটা আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে অংশগ্ৰহণ কৰে। বৈঠকত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ লগতে বিপণন কোম্পানীসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত অংশ লৈ ভাৰতীয় তেল নিগম লিমিটেডৰ ৰাজ্যিক পৰ্যায়ৰ সমন্বয়কে অসমত পৰ্যাপ্ত পৰিমাণে ৰন্ধন গেছ মজুত আছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্থানীয় শোধনাগাৰসমূহে ৰাজ্যৰ ৰন্ধন গেছৰ চাহিদাৰ 30% পূৰণ কৰিব পাৰে আৰু তেওঁলোকক উৎপাদন বৃদ্ধি কৰি যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্য চৰকাৰে ইন্ধনৰ পৰ্যাপ্ততা সন্দৰ্ভত সূক্ষ্ম দৃষ্টি ৰাখিছে আৰু পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। দেশৰ বিভিন্ন প্ৰান্তত কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। দক্ষিণ শালমৰা মানকাছৰ জিলাতো লোক আদালতৰ বাবে প্ৰস্তুতি চলিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলাখনৰ হাতিঙিমাৰীৰ ফেকামাৰীত লোক আদালত অনুষ্ঠিত হ'ব। হাতিঙিমাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'বলগীয়া এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক আৰু ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা সংক্ৰান্তীয় গোচৰ, বেংকৰ ঋণ আদি খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।